গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো মৰমী কাশ্যপে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰুনে আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি দুপৰীয়া ব্ৰুনেৰ ৰাজধানী বন্দৰ চেৰী বিদৱানত উপস্থিত হৈছেগৈ। ব্ৰুনেৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীক যুৱৰাজ হাজী অল মুহতাদি বিল্লাহে আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনায়। প্ৰথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে তেওঁ ব্ৰুনেইলৈ গৈছে। ভাৰত আৰু ব্ৰুনেই দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখন ভ্ৰমণ কৰিছে। দ্বিদেশীয় ভ্ৰমণসূচীৰে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁ ব্ৰুনেই আৰু ছিংগাপুৰ ভ্ৰমণে দেশ দুখনৰ লগত বৃহত্তৰ আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ সহযোগিতা সুদৃঢ় কৰিব বুলি আস্থা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশ ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ সহযোগী। উৎসৱ পালনৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে চুলতান হাজী হাছনাল বুলকিয়া আৰু ৰাজপৰিয়ালৰ অন্য সদস্যসকলৰ সৈতে আলোচনাত মিলিত হবলৈ আগ্ৰহেৰে বাট চাই আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ব্ৰুনেইৰ পৰা ছিংগাপুৰলৈ ৰাওনা হ'ব। শ্ৰীমোদীয়ে কয় যে তেওঁক ছিংগাপুৰৰ ৰাট্টপতি থৰ্মন ছানমুগৰত্নম, প্ৰধানমন্ত্ৰী লৰেন্স ৱং, জ্যেষ্ঠ মন্ত্ৰী লি ছিয়েন লুং আৰু জ্যেষ্ঠ নেতা গু চুক টুঙক সাক্ষাৎ কৰাৰ এই সুযোগলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে ছিংগাপুৰত আশাৰী ব্যৱসায়ীসকলকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ সৈতে বিশেষকৈ উন্নত নিৰ্মাণ প্ৰযুক্তি, ডিজিটীয়কৰণ আৰু দীৰ্ঘস্থায়ী উন্নয়নৰ ক্ষেত্ৰত কৌশলগত সহযোগিতা গভীৰ কৰি তোলাৰ বিষয়লৈ আলোচনা কৰিব বুলি প্ৰকাশ কৰে। ৰাজ্যজুৰি আজি 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে 3 ছেপ্টেম্বৰৰ দিনটোত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ জজ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হয়। জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা সমূহীয়া দৌৰৰ নেতৃত্ব দিয়ে অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু প্ৰবীণ খেলুৱৈ তয়বুল নিচাই। খেলুৱৈ দুগৰাকীৰ লগতে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লছাই সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে। সমূহীয়া দৌৰত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে অসম আৰক্ষী আৰু বহুসংখ্যক সাধাৰণ লোকে অংশগ্ৰহণ কৰে। শিৱসাগৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি ভোগেশ্বৰ বৰুৱাই নিজৰ জন্মদিন উদযাপন কৰে। নিজৰ বক্তব্যত তেওঁ অসমক খেলুৱৈ সৃষ্টিত গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত চৰকাৰক আগবাঢ়ি আহিবলৈ আহান জনায়। তামোলপুৰত আজি অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে UPPLৰ যুৱ শাখাই প্ৰাইজ মানি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। তামোলপুৰৰ নাগৰিজুলিৰ পৰা তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত 120 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। বাক্সাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰৰ পৰা আজি অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি UPPLৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ওদালগুৰি জিলাতো সমূহীয়া দৌৰ কাৰ্যসূচীৰ অভিৰুচি দিৱস উদযাপন কৰা হয়। টংলা ক্ৰীড়া সন্থাৰ উদ্যোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে জিলাখনৰ উপ আৰক্ষী অধীক্ষক দুৰ্গা কিংকৰ শৰ্মাই। অভিৰুচি ক্ৰীড়া দিৱসত এইবাৰ 7 গৰাকী খেলুৱৈলৈ ক্ৰীড়া দিৱতা আগবঢ়োৱা হৈছে। বেডমিণ্টন খেলুৱৈ বৰ্ণালী আকাশ চাংমাই, পেৰা চুইমাৰ কৃষ্ণ দাস, চাইক্লিং খেলুৱৈ অভিষেক বি গগৈ, শৰীৰ চৰ্চাৰ প্ৰশিক্ষক ৰাজীৱ দে আৰু কল্যাণ বৰ্মন, ভাৰোত্তোলনৰ প্ৰশিক্ষক অনুপ কোঁৱৰ, এথলেটিক প্ৰশিক্ষক উত্তৰ সন্দিকৈলৈ অভিৰুচি ক্ৰীড়া বঁটা আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ স্নেহস্পৰ্শ আঁচনিৰ অধীনত আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়। বৰপেটা, বজালী আৰু বঙাইগাঁৱত অনুষ্ঠিত কৰা এই শিবিৰত উপস্থিত থকা বিশেষজ্ঞ চিকিৎসকসকলে জিলা তিনিখনৰ 2 শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰে। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে জনায় যে স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগ ধৰা পৰা শিশুসকলৰ অসুস্থতাৰ দিশবোৰ পৰ্যালোচনা কৰি তেওঁলোকৰ মাজৰ পৰা জটিল ৰোগীসকলক প্ৰথমে তালিকাভুক্ত কৰি সেই অনুসৰি চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হ'ব। খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্ৰাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ এটা সজাতি দলে আজি শিৱসাগৰ ভ্ৰমণ কৰে। সংগঠনটোৰ সভাপতি ইছলামুল হক মণ্ডলৰ নেতৃত্বত অহা 4 জনীয়া দলটোৱে আজি এখন সংবাদমেল সম্বোধন কৰি দেশী, গৰিয়ামৰীয়া, ছয়েদ আৰু জলহা খিলঞ্জীয়া মুছলমানসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। সজাতি দলটোৱে উজনিলৈ কাম কৰিবলৈ যোৱা দেশী শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে বীৰলাচিত সেনা, সদৌ অসম, টাই আহোম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। গুৱাহাটীত যোৱা 30 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈ অনুষ্ঠিত 19 বছৰ অনুৰ্ধৰ সদৌ অসম আন্তঃ জিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটি দবা সন্থাৰ খেলুৱৈসকলে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়ায়। ল'ৰা আৰু ছোৱালী শাখাত অভিৰূপ শইকীয়া আৰু চাৰ্বি চৌধুৰীয়ে বিজয়ী সন্মান লাভ কৰে। ইপিনে জুনিয়ৰ ল'ৰা শাখাত প্ৰাণগোবিন্দ পৰাশৰ কাশ্যপে দ্বিতীয়, জগদীশ সিনহাই তৃতীয় আৰু নিহাদ ইছলাম হাজৰিকাই চতুৰ্থ স্থান দখল কৰে।